এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মধ্যপ্ৰাচ্যত সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশত প্ৰয়োজনীয় গেছ আৰু তেলৰ যোগান অটুট ৰাখিবলৈ ভাৰতে বিভিন্ন দেশৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি লোকসভাত মধ্যপ্ৰাচ্যৰ শেহতীয়া পৰিস্থিতিক লৈ দিয়া বিবৃতিত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ এই যুদ্ধকালীন পৰিস্থিতিত ভাৰতত হোৱা পেট্ৰলিয়ামজাত সামগ্ৰীৰ নাটনি উদ্বেগজনক বুলি অভিহিত কৰি সুদূৰপ্ৰসাৰী পৰিস্থিতিৰ বাবে দেশ সাজু থাকিব লাগিব বুলিও উল্লেখ কৰে। দেশত সম্প্ৰতি 53 লাখ মেট্ৰিক টন পেট্ৰলিয়াম জমা আছে আৰু এই ভাণ্ডাৰ 65 লাখ মেট্ৰিক টনলৈ বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। দেশৰ শোধন ক্ষমতা বৃদ্ধি কৰাৰ সমান্তৰালভাৱে খাৰুৱা তেল মজুতকৰণৰ অগ্ৰাধিকাৰ দিয়া হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। ৰাজ্যৰ বিধানসভা নিৰ্বাচনত 126টা সমষ্টিৰ বাবে 818গৰাকী প্ৰাৰ্থীয়ে 1391খন মনোনয়ন পত্ৰ দাখিল কৰিছে। মনোনয়ন পত্ৰ দাখিলৰ কালি শেষৰ দিনা বিভিন্ন জিলাত ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে দলীয় সতীৰ্থৰ উপস্থিতিত সমদল উলিয়াই জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি বোকাখাট সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপৰ অতুল বৰাৰ মনোনয়নৰ সময়ত উপস্থিত থাকে। গোলাঘাট জিলাত 5টা বিধানসভা সমষ্টিৰ বাবে মুঠ 19গৰাকী প্ৰাৰ্থীয়ে কালি মনোনয়ন দাখিল কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়েও কালি যোৰহাটত মনোনয়ন পত্ৰ দাখিল কৰে। ডিব্ৰুগড়ৰ 6টা বিধানসভা সমষ্টিত কালি 24জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। জ্যেষ্ঠ বিজেপি নেতা আৰু মন্ত্ৰী বিমল বৰাক মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত প্ৰাক্তন সাংসদ ৰামেশ্বৰ তেলীয়ে সংগ দিয়ে। তিনিচুকীয়াত 27গৰাকী প্ৰাৰ্থীয়ে কালি মনোনয়ন দাখিল কৰিছে। ধেমাজিত কালি মনোনয়ন দাখিলৰ অন্তিম দিনা বিজেপিৰ প্ৰাৰ্থী মন্ত্ৰী ডাঃ অনুজ পেগু, জীৱন গগৈ আৰু ভুৱন পেগুকে ধৰি সৰ্বমুঠ 15গৰাকীয়ে মনোনয়ন দাখিল কৰিছে। কামৰূপ মহানগৰ জিলাৰ 5টা বিধানসভা সমষ্টিৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ 26গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। কামৰূপ জিলাত 6টা বিধানসভা সমষ্টিৰ বাবে 33গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দিছে। ঢকুৱাখনাত বিগত 3টা কাৰ্যকালৰ বিধায়ক নৱকুমাৰ দলেকে ধৰি 4গৰাকী প্ৰাৰ্থীয়ে কালি মনোনয়ন দিছে। লখিমপুৰ জিলাৰ 5টা বিধানসভা সমষ্টিৰ বাবে কালি বিজেপি, কংগ্ৰেছ, অসম গণ পৰিষদ আৰু অন্য দলৰ সৰ্বমুঠ 26গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। ৰাজ্যত মনোনয়ন দাখিলৰ সামগ্ৰিক অৱলোকনৰ সৈতে এয়া আমাৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰা।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যৰ মুঠ 818জন প্ৰাৰ্থীয়ে 1391খন মনোনয়ন পত্ৰ দাখিল কৰিছে। অৱশ্যে এই পৰিসংখ্যাৰ কিছু সাল সলনি হোৱাৰ সম্ভাৱনা আছে বুলি আয়োগে জানিবলৈ দিছে। কামৰূপ মহানগৰ জিলাতো 5টা সমষ্টি ক্ৰমে দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, মধ্য গুৱাহাটী আৰু জালুকবাৰী সমষ্টিৰ বাবে মুঠ 26জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। ইপিনে আজিৰ পৰা আৰম্ভ হ'ব মনোনয়ন পত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া। ইয়াৰ পিছত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন নিৰ্ধাৰণ কৰা হৈছে 26 মাৰ্চ।
বিধানসভা নিৰ্বাচনৰ বাবে শাসক বিৰোধী উভয় পক্ষই প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি জালুকবাৰী সমষ্টিত জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰে। ডঃ শৰ্মাই আজি কিছু সময় পাছতে ভৱানীপুৰ সৰভোগ সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাসৰ সমৰ্থনত প্ৰচাৰ চলাবলৈ কেইবাটাও স্থানত জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচীত অংশ ল'ব। ইয়াৰ উপৰি বিজেপিয়ে প্ৰায় 40জন তাৰকা প্ৰচাৰকক লৈ নিৰ্বাচনী প্ৰচাৰ অভিযান চলাব বুলি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰকাশ কৰিছে। তেওঁলোকৰ ভিতৰত জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা থাকিব বুলি শ্ৰীশইকীয়াই জানিবলৈ দিয়ে। কংগ্ৰেছ দলৰ নেতাসকলেও ৰাজ্যৰ ভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাই কালি বৰচলা বিধানসভা সমষ্টিত প্ৰচাৰ সভাত অংশ লোৱাৰ লগতে সমষ্টিটোৰ ৰাইজৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলায়। দেৱব্ৰত শইকীয়াই কালি নাজিৰাৰ পিয়লি ফুকন পঞ্চায়তত নিৰ্বাচনী উপলক্ষে দলীয় কৰ্মীসকলৰ সৈতে প্ৰচাৰ অভিযানত অংশ লয়। প্ৰচাৰৰ সময়ত তেওঁ ৰাইজৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাসমূহৰ বিষয়ে বুজ লয়। ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে কালি শিৱসাগৰ জিলাৰ গৌৰীসাগৰ ব্লক কংগ্ৰেছৰ বিষয়ববীয়া আৰু কৰ্মীসকলৰ সৈতে ৰাজনৈতিক পৰ্যালোচনাত মিলিত হয়। ভোটদানৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ অৰ্থাৎ স্বীপ কাৰ্যসূচীৰ অধীনত ৰাজ্যত এলানি বিশেষ ব্যৱস্থা লোৱা হৈছে। ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে নাগৰিকসকলৰ মাজত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ প্ৰতি দায়বদ্ধতা সৃষ্টি কৰিবলৈ ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ তত্বাৱধানত জিলাই জিলাই ভোটদাতাৰ সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ইয়াৰ অংশ হিচাপে বাটৰ নাট, চিত্ৰাংকন প্ৰতিযোগিতা, আল্পনা প্ৰতিযোগিতা, শ্লোগান লিখন, দেৱাল লিখন, বাতৰি পৰিৱেশন আৰু পোষ্টাৰ প্ৰস্তুতকৰণ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। বিভিন্ন জিলাত ভোটদাতাসকলক আকৰ্ষণৰ বাবে শুভংকৰ মুকলি কৰাৰ উপৰি জনপ্ৰিয় ব্যক্তিত্বক আইকন হিচাপে লৈ সজাগতা সৃষ্টি কৰা হৈছে। লখিমপুৰ জিলাত শুভংকৰ বাখৰ, শোণিতপুৰত গণবন্ধু আৰু যোৰহাটত জলো মুকলি কৰা হৈছে। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।